ইয়ুব একৈশ অধ্যায়। ইয়ুবৰ উত্তৰ। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, তোমালোকে মন দি মোৰ কথা শুনা, আৰু এয়ে তোমালোকৰ সান্ত্বনা হওক। অলপ সহন কৰা, ময়ো কওঁ, মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা। মই লোকৰ নামত অভিযোগ কৰিমনে? মই কিয় অসহিষ্ণু নহম? তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা আৰু নিজৰ মুখত হাত দিছা। যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবোঁ, তেতিয়া মই বিভুল হওঁ আৰু ত্ৰাহে মোৰ শৰীৰ কঁপে। দুষ্টবোৰ কিয় জীয়াই থাকে, কিয় বিদ্ধ হয় আৰু ক্ষমতাশালীও হয়? সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে, সিহঁতৰ সন্তান সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে, সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। সিহঁতৰ খাৰ গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়, সিহঁতৰ গাই যোগে বিনশ নকৰে। সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে, আৰু সিহঁতৰ সন্তানবোৰে নাচ গান কৰে। সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায় আৰু বাঁহীৰ শব্দত উল্লাস কৰে। সিহঁতে সুখেৰে নিজ নিজ দিন কটায়, পাছত এক নিমিষতে চিউললৈ নামি যায়। তথাপি সিহঁতে ঈশ্বৰক কয়, তুমি আমাৰ পৰা দূৰ হোৱা, কিয়নো আমি তোমাৰ পথ জানিব নোখোজো। সৰ্বশক্তিমান জনানো কোন যে আমি তেওঁৰ সেৱা কৰিম, আৰু তেওঁ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ'ব? চোৱা, সিহঁতৰ মংগল সিহঁতৰ হাতৰ দ্বাৰাই নহয়, দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওক। দুষ্টবোৰৰ প্ৰদীপনো কিমানবাৰ নুমুৱা হয়, কিমানবাৰনো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে, কিমানবাৰনো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে, কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা আৰু ধুমুহাই উৰুৱাই নিয়া ঘোলাৰ নিচিনা হয়। তোমালোকে কোৱা, ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়, সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক। তাৰ নিজৰ চকুৰেই তাৰ সৰ্বনাশ চাওক, আৰু সৰ্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক। কিয়নো তাৰ মাকেইটা উৰ পৰিলে হ'ল, সি মৰাৰ পাছত তাৰ ভাবি বংশৰ লগত তাৰ কি সম্পৰ্ক? যিজনাই উদ্ধবাসী সকলোৰো বিচাৰ কৰে, এনেজনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰেনে? সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম, কোনোৱে সম্পূৰ্ণ বলত মৰে। তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত। আন কোনোৱে মনত তিতা লাগি মৰে, সি কেতিয়াও মংগলৰ আশ্বাস নাপায়। সিহঁত দুয়ো একেলগে ধূলিত হুৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে। চোৱা, মই তোমালোকৰ মনৰ ভাৱ জানিছো, আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা সেইবোৰকো মই জানিছো। কিয়নো তোমালোকে কৈছা, সেই ডাঙৰীয়াৰ ঘৰ ক'ত, আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক'ত? তোমালোকে পথিকবিলাকক সোধা নাইনে? দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়। এইবুলি তেওঁলোকে কোৱা বিৱৰণ তোমালোকে নাজানানে? তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক'ব, আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব? তথাপি তাক মৈদামলৈ নিয়া হ'ব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব, আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হ'ব। যেনেকৈ তাৰ আগেৰে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব। তেন্তে তোমালোকে কেনে অনৰ্থক সান্ত্বনা দিছা? তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।